এয়া আকাশবাণী বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধানমন্ত্ৰীসমূহ হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 62,000 কোটিৰ অধিক মূল্যৰ যুৱ কেন্দ্ৰিক পদক্ষেপ মুকলি কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2 বছৰৰ তলৰ শিশু কাহ চৰ্দিৰ ঔষধ নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। জম্মু কাশ্মীৰত প্ৰতিকূল বন্ধৰ বাবে শ্ৰীমাতা বৈষ্ণদেৱী যাত্ৰা কাইলৈৰ পৰা 7 ছেপ্টেম্বৰলৈ বন্ধ ৰখা হৈছে। সানা টাকাইছি জাপানৰ পৰা প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। আহমেদাবাদ টেষ্টত ভাৰত জয়ৰ দিশে অগ্ৰসৰ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ পৰা 62,000 কোটিৰো অধিক মূল্যৰ যুৱ কেন্দ্ৰিক পদক্ষেপ মুকলি কৰে। যুৱ দক্ষতাৰ বাবে এটা ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে 1000 ITI উন্নীতকৰণৰ বাবে PM সেতু আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমাৱেশক সম্বোধন কৰি কয় যে ৰাষ্ট্ৰ নিৰ্মাণত দক্ষতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে তেওঁৰ চৰকাৰে দক্ষতা আৰু উদ্ভাৱনত শক্তিশালী গুৰুত্বৰে ভৱিষ্যতৰ বাবে নেতৃত্ব দিবলৈ যুৱ শক্তিক প্ৰস্তুত কৰাইছে। ভাৰত জ্ঞান আৰু দক্ষতাৰ এখন দেশ আৰু বৌদ্ধিক সামৰ্থ্য দেশৰ মহানতম শক্তি বুলি শ্ৰীমোদীয়ে আলোকপাত কৰে। ITIসমূহ এখন আত্মনিৰ্ভৰ ভাৰতৰ কৰ্মশালা বুলিও শ্ৰীমোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। শ্ৰীমোদীয়ে বিহাৰৰ বাবে মুখ্যমন্ত্ৰী নিশ্চিত স্বয়ং সহায়তা যোজনাও আৰম্ভ কৰে। এই যোজনা অনুসৰি স্নাতক যুৱক যুৱতীসকলক 2 বছৰৰ বাবে মাহিলী 1000 টকাৰ ভাট্টা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰত জননায়ক কৰ্পূৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয় উদ্বোধন কৰে। বিহাৰৰ 4খন বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক আৰু গৱেষণামূলক সুবিধাৰ আধাৰশিলা স্থাপন আৰু পাটনা NITৰ এটা নতুন চৌহদো শ্ৰীমোদীয়ে মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে নবোদয় বিদ্যালয় আৰু একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত 1200 দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ দক্ষতা দীক্ষান্ত সমাৰোহত ITIৰ শীৰ্ষস্থান অধিকাৰ কৰা যুৱক যুৱতীসকলক সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2 বছৰৰ তলৰ শিশুক কাহ চৰ্দিৰ ঔষধ নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে কৈছে যে সাধাৰণতে 5 বছৰৰ তলৰ শিশুৰ বাবে কাহ চৰ্দিৰ ঔষধৰ পৰামৰ্শ দিয়া নহয় আৰু 5 বছৰৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ আৰু তত্বাৱধানত সাৱধানতা অৱলম্বন কৰি এনে ঔষধ দিয়া উচিত। মন্ত্ৰালয়ে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ স্বাস্থ্যসেৱা বিভাগৰ সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত শিশুৰ বেছিভাগ কাহ সম্পৰ্কীয় ৰোগ নিজে নিজে ভাল হয় আৰু কোনো ধৰণৰ ঔষধৰ প্ৰয়োজন নহয় বুলি কোৱা হৈছে। অলপতে মধ্যপ্ৰদেশত কাহ চৰ্দিৰ ঔষধ খোৱাৰ বাবে কেইবাটাও শিশুৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰিলৈ চাই এই পৰামৰ্শৱলী জাৰি কৰা হৈছে। জম্মু কাশ্মীৰত প্ৰতিকূল বতৰৰ বাবে শ্ৰীমাতা বৈষ্ণদেৱী যাত্ৰা কাইলৈৰ পৰা 7 ছেপ্টেম্বৰলৈ বন্ধ ৰখা হৈছে। তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি এই সিদ্ধান্ত লোৱা হৈছে। ভক্তসকলক শ্ৰীমাতা বৈষ্ণদেৱী দেৱালয় পৰিষদে ৱেবছাইটৰ জৰিয়তে জাৰি কৰা আনুষ্ঠানিক পৰামৰ্শৱলী অনুসৰণ কৰিবলৈ কোৱা হৈছে। সানাই টাকাইছি জাপানৰ শাসকীয় লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ নেতা হিচাপে আজি নিৰ্বাচিত হয়। 15 অক্টোবৰত তেওঁ জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ব। জাপানৰ প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী টাকাইছিয়ে দ্বিতীয় পৰ্যায়ৰ ভোটগণনাত কৃষি মন্ত্ৰী চিনজিৰ' কইজুমিক পৰাস্ত কৰে। টাকাইছিয়ে 185টা আৰু কইজুমিয়ে 156টা ভোট লাভ কৰে। ইয়াৰ পূৰ্বে দলৰ নেতা নিৰ্বাচনৰ দৌৰত অংশগ্ৰহণ কৰা 5জন প্ৰাৰ্থীৰ কোনো এজনেই প্ৰাৰম্ভিক পৰ্যায়ৰ ভোটদানত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। যোৱা মাহত দেশখনৰ প্ৰধানমন্ত্ৰী ছিগেৰু ইছিবাই পদত্যাগ কৰাৰ ফলত নেতৃত্ব নিৰ্বাচনৰ সূচনা হৈছিল। সানাই টাকাইছিৰ লগতে LDPৰ প্ৰাক্তন সচিব প্ৰধান তোশিমিৎসু মোটেগী, মুখ্য কেবিনেট সচিব যোশিমাহা হায়াছি, কৃষিমন্ত্ৰী চিনজিৰ' কইজুমি আৰু টাকায়ুকি কোৱাৱাছিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধাৰ অৰ্থে ঘোষণা কৰা GST সঞ্চয় উৎসৱ 22 ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হৈছে। পৰৱৰ্তী প্ৰজন্মৰ এই GST সংস্কাৰে দেশৰ পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰি তুলিছে। এই সংস্কাৰে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ প্ৰদান কৰিছে। চৰকাৰে পৰিবহণ খণ্ডক সকাহ প্ৰদানৰ উদ্দেশ্যে ট্ৰাক আৰু ডেলিভাৰী বাহনকে ধৰি মালবাহী বাণিজ্যিক গাড়ীৰ ওপৰত আৰোপিত কৰ হ্ৰাস হৈছে। ক্ষুদ্ৰ আৰু মজলীয়া পৰিবহণ ব্যৱসায়ীসকলৰ বাবে পৰিচালন মূল্য কম কৰাৰ লগতে সমগ্ৰ দেশত সামগ্ৰীৰ পৰিবহণ সুগম কৰি তোলাৰ উদ্দেশ্যে এই খণ্ডৰ ওপৰত আৰোপিত কৰ পূৰ্বৰ 28%ৰ পৰা 18%লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত দেশৰ পৰিবহণ আৰু মালবাহী খণ্ডই নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি জি এছ টি হ্ৰাস কৰাৰ ফলত ট্ৰাকৰ মূলধনী ব্যয় আৰু কিলোমিটাৰে প্ৰতিটন সামগ্ৰীৰ ভাড়া কমিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিশিষ্ট স্বাধীনতা সংগ্ৰামী সুব্ৰমণীয়া শিৱাৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাকবি সুব্ৰমণীয়া ভাৰতী আৰু ভি ইউ চিদাম্বৰম পিল্লৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁক স্মৰণ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ অদম্য দেশপ্ৰেম আৰু দেশৰ বাবে কৰা ত্যাগক প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে ব্ৰিটিছ শাসনৰ অধীনত ৰোগীয়া অৱস্থা আৰু কষ্টৰ মাজতো সুব্ৰমণীয়া শিৱাই সমগ্ৰ তামিলনাডু ভ্ৰমণ কৰি ভাৰত মাতাৰ বাবে উৎসৰ্গিত মন্দিৰ নিৰ্মাণৰ বাবে সমৰ্থন বিচাৰিছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিৱাৰ সাহস, ত্যাগ আৰু মাতৃভূমিৰ প্ৰতি ভক্তিয়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অনুপ্ৰাণিত কৰি থাকিব। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশস্বৰূপে আজি মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হয়। বিজেপি, জে ডি ইউ, কংগ্ৰেছ, আৰ জে ডি, বাওপন্থী দল আদি ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে মুক্ত, নিকা, সৰ্বাংগীন আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ দাখিল কৰে। বৈঠকৰ অন্তত বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়ছোৱালে কয় যে অহা মাহৰ 3-4 তাৰিখৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰা উচিত বুলি দলটোৱে দাবী জনাইছে। আলোচনাৰ অন্তত নিৰ্বাচন আয়োগৰ দলটোৱে অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক চলি আছে। বৈঠকৰ সময়ত প্ৰশাসন আৰু আইন শৃংখলা সম্পৰ্কীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হ'ব। এই বৈঠকত সকলো মাণ্ডলিক আয়ুক্ত, আৰক্ষীৰ মহাপৰিদৰ্শক, উপ মহাপৰিদৰ্শক, জিলা দণ্ডাধীশসহ জিলা নিৰ্বাচনী বিষয়া, এছ এছ পি আৰু এছ পিসকলৰ সৈতে বৈঠক অব্যাহত আছে। বিশ্ব নেতাসকলে আজি গাজাত ৰখা সকলো পণবন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত আৰু আমেৰিকাৰ নেতৃত্বত শান্তি প্ৰস্তাৱৰ সৈতে জড়িত হ'বলৈ হামাছৰ উল্লেখিত ইচ্ছাক আদৰণি জনায়। তেওঁলোকে এই সিদ্ধান্তক চলি থকা সংঘাতৰ সম্ভাৱ্য উল্লেখযোগ্য ক্ষেন হিচাপে গণ্য কৰে বুলি প্ৰকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কূটনৈতিক প্ৰচেষ্টাৰ পাছত এই ঘোষণা কৰা হয়। ট্ৰাম্পে এই সপ্তাহৰ আৰম্ভণিতে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ সমাধানৰ লক্ষ্যৰে 20-দফীয়া শান্তি পৰিকল্পনা মুকলি কৰিছিল। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে হামাছৰ এই পদক্ষেপক শত্ৰুতা হ্ৰাস কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ আমেৰিকাৰ এই পদক্ষেপৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে আৰু যুদ্ধবিৰতিৰ সুবিধা প্ৰদান, পণবন্দীসকলক ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰা আৰু গাজাৰ সাধাৰণ নাগৰিকৰ ওচৰলৈ মানৱীয় সাহায্য পোৱাটো নিশ্চিত কৰাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে এই পদক্ষেপক আদৰণি জনাই হামাছক এই চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। আহমেদাবাদ টেষ্টত ভাৰত জয়ৰ দিশে অগ্ৰসৰ হৈছে। ৱেষ্ট ইণ্ডিজে আমালৈ বাতৰি হোৱা পৰলৈকে দ্বিতীয় ইনিংছত 9টা উইকেট হেৰুৱাই 132 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ৱেষ্ট ইণ্ডিজ 1টা উইকেট আউট হ'বলৈ বাকী থকা অৱস্থাত ভাৰততকৈ সামগ্ৰিকভাৱে 154 ৰাণত পিছ পৰি আছে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 4টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে 5 উইকেটৰ বিনিময়ত 448 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা আৰু কে এল ৰাহুলৰ শতকৰ সহায়ত ভাৰতে ৱেষ্ট ইণ্ডিজতকৈ 286 ৰাণৰ অগ্ৰগতি লাভ কৰে। বায়ুসেনাৰ মুৰববী অমৰপ্ৰীত সিঙৰ কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত বহুল প্ৰচাৰিত এটা ভিডিঅ' ভুৱা বুলি চৰকাৰে দাবী কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্য পৰীক্ষণ গোটে কয় যে বায়ুসেনাৰ মুৰব্বীগৰাকীৰ নামত ওলোৱা ভিডিঅ'টো ভুৱা আৰু ইয়াৰ প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা হৈছে। বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে ভিডিঅ'টোত প্ৰকাশ পোৱা ধৰণৰ কোনো মন্তব্য কৰা নাই। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা এনে ভিডিঅ'ৰে দুষ্টচক্ৰই মানুহক অস্থিৰ কৰাৰ লগতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলোৱা বুলিও প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সূত্ৰই প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 62,000 কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2 বছৰৰ তলৰ শিশুক কাহ চৰ্দিৰ ঔষধ নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। জম্মু কাশ্মীৰৰ প্ৰতিকূল বতৰৰ বাবে শ্ৰীমাতা বৈষ্ণৱী যাত্ৰা কাইলৈৰ পৰা 7 ছেপ্টেম্বৰলৈ বন্ধ ৰখা হৈছে। ছানাই টাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু আহমেদাবাদ টেষ্টত ভাৰত জয়ৰ দিশে অগ্ৰসৰ হৈছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।